মাননীয় ন্যায়াধীশ শৈলেন্দু নাথ ফুকন, 1937 চনৰ 1 এপ্ৰিল তাৰিখে ন্যায়াধীশ শৈলেন্দু নাথ ফুকনৰ জন্ম হয়। 1960 চনত তেওঁ যোৰহাট জিলা বাৰত এগৰাকী অধিবক্তা হিচাপে যোগদান কৰে আৰু 1962 চনত এগৰাকী অধিবক্তা হিচাপে সদস্যভুক্ত হয় আৰু সেই একেটা বৰ্ষতে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বাৰত যোগদান কৰে। 1963 চনত ন্যায়াধীশ শৈলেন্দু নাথ ফুকনে অসম ন্যায়িক সেৱাত নিযুক্ত হয় আৰু 1976 চনৰ মে' মাহলৈকে সেই সেৱাতে কৰ্মৰত হৈ থাকে। 1970 চনত তেওঁ ডেপুটেশ্যনত মেঘালয় চৰকাৰত যোগদান কৰে আৰু অবৰ সচিব, উপ সচিব আৰু আইন বিভাগৰ সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰে। 1976 চনৰ জানুৱাৰী মাহত তেওঁ আইন সচিব আৰু বিধি নিৰ্দেশক হিচাপে নিয়োজিত হয়। তেওঁ আছিল মেঘালয় ৰাজহ পৰিষদৰ এগৰাকী অংশকালীন সদস্য আৰু শ্বিলং আইন মহাবিদ্যালয়ৰ এগৰাকী অংশকালীন অধ্যাপক। তেওঁ ৰাজ্য চৰকাৰৰ বিভাগীয় তদন্তৰ আয়ুক্ত আৰু বিভিন্ন নিগমৰ আইন উপদেষ্টা হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। 1985 চনৰ 11 অক্টোবৰ তাৰিখে তেওঁ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এগৰাকী স্থায়ী ন্যায়াধীশ হিচাপে নিযুক্ত হয়। 1994 চনৰ 30 ছেপ্টেম্বৰ তাৰিখে তেওঁ হিমাচল প্ৰদেশ উচ্চ ন্যায়ালয়লৈ বদলি হয় আৰু 1995 চনৰ 1 মাৰ্চ তাৰিখে হিমাচল প্ৰদেশ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্ত হয়। 1996 চনৰ 2 আগষ্ট তাৰিখে তেওঁ উৰিষ্যা উচ্চ ন্যায়ালয়লৈ বদলি হয়। 1999 চনৰ 28 জানুৱাৰী তাৰিখে ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ এগৰাকী ন্যায়াধীশ হিচাপে নিযুক্ত হয়। 2002 চনৰ 31 মাৰ্চ তাৰিখে তেওঁ অৱসৰ গ্ৰহণ কৰে।